এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। বটদ্ৰৱা আৱিৰ্ভাৱ ক্ষেত্ৰ আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ'ব। কালি নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জাননীযোগে এই কথা প্ৰকাশ কৰে। বটদ্ৰৱা প্ৰকল্প আৰু আৱিৰ্ভাৱ ক্ষেত্ৰ দৰ্শনাৰ্থীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ'ব যদিও দৰ্শনাৰ্থীসকলে কেতবোৰ নিয়ম মানি চলিব লাগিব বুলি জাননীখনত কোৱা হৈছে। দৰ্শনৰ সময় পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ধাৰ্য কৰা হৈছে। আৱিৰ্ভাৱ ক্ষেত্ৰত সকলো ধৰণৰ বাহনৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ধূমপান, যিকোনো ধৰণৰ মাদক দ্ৰব্যৰ ব্যৱহাৰ, তামোল পাণ, পাণ মছলাৰ দৰে সামগ্ৰীসমূহৰ ক্ষেত্ৰতো জাননীৰ জৰিয়তে বাধা আৰোপ কৰা হৈছে। পৰম্পৰাগত সাজপাৰ পৰিধান কৰাসকলক প্ৰৱেশত অগ্ৰাধিকাৰ দিয়া হ'ব বুলিও জাননীখনত কোৱা হৈছে। বটদ্ৰৱা ধাম দৰ্শন কৰোতে দৰ্শনাৰ্থীসকলক এই সকলো নিয়ম শৃংখলা বৰ্তাই ৰাখিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। দিছপুৰৰ ডঃ আৰ পি ৰোডত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰথমগৰাকী সভাপতি ছবিলাল উপাধ্যায়ে স্বাধীনতা আন্দোলনত বিশেষ ভূমিকা পালন কৰিছিল বুলি মন্তব্য কৰে। অসমত অসহযোগ আন্দোলনক সক্ৰিয়ভাৱে নেতৃত্ব দিয়াৰ বাবে তেওঁ প্ৰায় 6 মাহ কাৰাগাৰত থাকিবলগীয়া হৈছিল বুলিও তেওঁ উল্লেখ কৰে। এইগৰাকী মহান সেনানীৰ ত্যাগক মূল্যায়ন কৰি শ্ৰদ্ধা জনোৱাৰ বাবে এই প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
স্বাধীনতা লাভৰ বহুদিন পিছত 77-78 বছৰ পিছত বাবু ছবিলাল উপাধ্যায়ক প্ৰথমবাৰৰ বাবে চৰকাৰী স্বীকৃতি বা চৰকাৰে তেখেতৰ জীৱন নৱ প্ৰজন্মৰ মাজত প্ৰতিষ্ঠা কৰাৰ বাবে এটা সুন্দৰ প্ৰতিমূৰ্তি গুৱাহাটীত স্থাপন কৰিছে। মই ভাবো যে বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতি আমি বহু আগতেই আমাৰ সন্মান প্ৰদান কৰা উচিত আছিল। পৰমপিতাৰ অনুগ্ৰহ আছিল যে আমাৰ হাতেদিয়ে, আমাৰ প্ৰজন্মৰ হাতেদিয়ে ছবিলাল উপাধ্যায়ৰ আৱক্ষ মূৰ্তি গুৱাহাটীত প্ৰতিষ্ঠা হ'ব।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু জোনাই ধেমাজিবাসীৰ সহযোগত আজিৰে পৰা 4 দিনীয়া কাৰ্যসূচীৰে বেৰাঘাটৰ চিয়াংলালি নৈৰ পাৰত তৃতীয় পবা বৰ্ষাৰণ্য প্ৰাকৃতিক মহোৎসৱ অনুষ্ঠিত হ'ব। বনাঞ্চলখনৰ সংৰক্ষণ, ভৱিষ্যৎ প্ৰজন্মক প্ৰকৃতিৰ সৈতে একাত্ম কৰি তোলা আৰু পৰ্যটনৰ বিকাশৰ বাবে এই মহোৎসৱ পালন কৰা হৈছে। এইবাৰ 3 তৰপীয়া কাৰ্যসূচীৰে পালন কৰা মহোৎসৱৰ অংশ হিচাপে সজাগতা সভা, প্ৰকৃতি বিষয়ক আলোকচিত্ৰ প্ৰদৰ্শন প্ৰতিযোগিতা, গ্ৰন্থমেলা, বনাঞ্চলত ট্ৰেকিং প্ৰশিক্ষণ, চৰাই চিনাক্তকৰণ আৰু সংৰক্ষণ বিষয়ক কাৰ্যকলাপ, নৌকা বিহাৰকে ধৰি বিভিন্ন আকৰ্ষণীয় অনুষ্ঠান ৰখা হৈছে। তদুপৰি কবি সন্মিলন, ছাত্ৰ সন্মিলন, গ্ৰাম্য ক্ৰীড়া, থলুৱা খাদ্য আৰু বস্ত্ৰমেলাও মুকলি কৰা হ'ব। উল্লেখযোগ্য যে 1924 চনতে সংৰক্ষিত বনাঞ্চলৰূপে স্বীকৃতি লাভ কৰা পবা বনাঞ্চল জৈৱ বৈচিত্ৰৰ অনুপমস্থলী। বিভিন্ন প্ৰজাতিৰ চিৰসেউজীয়া গছ গছনি, লতা, গুল্মজাতীয় উদ্ভিদ আৰু ঘাঁহনিৰে আবৃত বনাঞ্চলখনত চৰাই চিৰিকটি, কীট পতংগ আৰু কেইবাটাও প্ৰজাতিৰ বন্যপ্ৰাণীৰ বিচৰণভূমি। পৰ্যটনৰ ক্ষেত্ৰত বনাঞ্চলখনৰ অপাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নাওবৈচা বিধানসভা সমষ্টিৰ 31,124 গৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰে। পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে খুমটাই বিধানসভা সমষ্টিটো 30,957 গৰাকী আত্মসহায়ক গোটৰ সদস্যৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰে। নৰাগাঁও খেলপথাৰত আয়োজিত এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৰাগাঁও মিনি ষ্টেডিয়াম মুকলি কৰে। 14 বিঘা ভূমিত নিৰ্মাণ কৰা এই ষ্টেডিয়ামখনত ছুইমিং পুল, ইনডোৰ ষ্টেডিয়াম, বেডমিণ্টন কোৰ্ট, শ্বুটিং, টেবুল টেনিছ আৰু ব্যায়ামাগাৰৰ সুবিধা আছে। ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াৰ ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত যোৱা 25 জানুৱাৰীৰ পৰা অনুষ্ঠিত অকলেণ্ড পৰিৱেশ পৰ্যটন আৰু সাংস্কৃতিক মহোৎসৱৰ কালি সামৰণি পৰে। ৰহমৰীয়া অঞ্চলৰ গ্ৰাম্য পৰ্যটনৰ বিকাশ, অৰ্থনৈতিক উন্নয়ন, জনগোষ্ঠীয় সাংস্কৃতিক বিকাশ, পৰিৱেশ অনুকূল আৰু বহনক্ষম কৃষি প্ৰণালীৰ উত্তৰণৰ বাবে প্ৰথম বাৰ্ষিক এই মহোৎসৱৰ সফল সমাপ্তিৰ বাবে আয়োজকসকলে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। মহোৎসৱৰ 7 দিনীয়া কাৰ্যসূচীত অসমভিত্তিক বিভিন্ন প্ৰতিযোগিতা, সংগীতানুষ্ঠান, সাহিত্য আৰু জৈৱিক কৃষি তথা উদ্যান শস্য মেলা, আলোচনা চক্ৰ আদি অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া ক্ৰীড়া সন্থাৰ কালি এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। নাহৰকটীয়াৰ বিধায়ক তথা ক্ৰীড়া সন্থাৰ সভাপতি তৰংগ গগৈয়ে এই সভাত সভাপতিত্ব কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।